এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰি সমূহৰ ভিতৰত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন। ৰাজ্যত আগলৈও উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মাধ্যমিক পাঠ্যক্ৰমত টাই ভাষা কৈশিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি। ৰাজ্যজুৰি আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেল আজি কিছু সময়ৰ পাছত পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই প্ৰজন মাছহৰী আৰু মোৰ লগত আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ শাসনকালত বিগত 10 বছৰত অসমৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে বুলি মন্তব্য কৰিছে। সোণাপুৰৰ কচুতলীত আজি দশম অসম আৰক্ষী বাহিনীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ৰাজ্যখনলৈ বৃহৎ ঔদ্যোগিক গোষ্ঠীসমূহ উভতি আহিছে। কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি শ্ৰীশ্বাহে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যোৱা 10 বছৰত অসমৰ বাবে 15 লাখ কোটিৰো অধিক ধন আবণ্টন কৰিছে। আৰক্ষী বাহিনীৰ নতুন ছাউনীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে দখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা কচুতলীৰ এই স্থানত আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ, আৱাসিক ছাউনী, চিকিৎসালয়, খেলপথাৰ আৰু অন্যান্য সা সুবিধাৰে সুসজ্জিত বেটেলিয়ান শিবিৰ সাজি তোলা হ'ব। ইয়াৰ বাকী অংশত চিকিৎসা মহাবিদ্যালয়, চৰকাৰী অনুষ্ঠান আদি স্থাপন কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে।
আমাৰ এই কচুতলীৰ 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিলে। কচুতলী আৰু সোণাপুৰ ডিমৰিয়া ৰাইজে দাবী কৰিছিলে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কোনেও সাহস কৰা নাছিলে, কিন্তু আজি আমি কচুতলীৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলো আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলো। অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশ্যন কৰিছো আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু VGR PGRৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশ্যন কৰিছো।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে কয় যে দেশে অহা 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প লৈছে। তেওঁ লগতে কয় যে CRPFে প্ৰতিষ্ঠা কালৰে পৰা ৰাষ্ট্ৰৰ প্ৰতি অভূতপূৰ্ব সেৱা আগবঢ়াই আহিছে আৰু CRPF আৰু কোবৰা বেটেলিয়ানৰ জোৱানসকলে দেশক নক্সালমুক্ত কৰাৰ বাবে চকুত লগা ধৰণৰ কাম কৰি আহিছে। CRPFে উত্তৰ পূৰ্বাঞ্চল, জম্মু কাশ্মীৰ আৰু মাওবাদ প্ৰভাৱিত এলেকাসমূহত শান্তি বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বাহিনীটো অবিহনে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়ে পৰিকল্পনাই কৰিব নোৱাৰি। শান্তি বৰ্তাই ৰখাত CRPFে পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে বাহিনীটোৰ কেইবাটাও দল হিংসাজৰ্জৰ মণিপুৰত নিয়োগ কৰা হৈছে আৰু ৰাজ্যখনত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। CRPFে প্ৰতিষ্ঠা কালৰে পৰা কৰি অহা ত্যাগৰ বিষয়ে আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে বাহিনীটোৰ 2,270 গৰাকী বীৰ জোৱানে দেশভূমিৰ সেৱাত প্ৰাণ উৎসৰ্গা কৰিছে। বাহিনীটোৰ 700 গৰাকী জোৱানে অকল উত্তৰ পূৰ্বাঞ্চলতে প্ৰাণ উৎসৰ্গা কৰা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে অসাধাৰণ বীৰত্বৰ পৰিচয় দিয়া বাহিনীটোৰ কেইবাগৰাকীও বীৰ জোৱানক সাহসিকতাৰ পদক প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। তেল আৰু প্ৰাকৃতিক গেছ নিগম যোৰহাটৰ উদ্যোগত যোৰহাট লায়ন্স ক্লাব আৰু দিল্লীৰ অনুগ্ৰহ দৃষ্টিদানৰ সহযোগত আজি নামনি মাজুলীৰ মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। অন্ধতা দূৰীকৰণৰ ক্ষেত্ৰত ONGCৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে আয়োজন কৰা এই শিবিৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হয়। এই শিবিৰত 300+ ৰোগীৰ চকু পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ আৰু প্ৰয়োজন অনুসৰি চছমা বিতৰণ কৰা হয়। চকুত চানি পৰা ৰোগীক চিনাক্ত কৰি বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰিবলৈ পৰহিলৈ যোৰহাট লায়ন্স ক্লাবলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। 80+ অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ থকা খোৱা, যাতায়াত সকলো ব্যৱস্থা উদ্যোক্তাসকলে কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্য চৰকাৰে টাই ভাষাক মাধ্যমিক পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। চৰাইদেউ জিলাৰ চেপন তিনিআলিত আজি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাৰ্যালয় আৰু অতিথিশালাৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ডঃ ৰুণোজ বেগুৱাই কথা প্ৰকাশ কৰে। তেওঁ কয় যে টাই ভাষা আৰু সাহিত্যৰ সংৰক্ষণ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত পূৰ্বাঞ্চল টাই সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে অনাগত সময়ত অনুষ্ঠানটো অধিক কৰ্মক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাত প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আজি গহপুৰ সমজিলাৰ আয়ুক্ত তথা জিলাখনৰ নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ নডেল বিষয়া আদিত্য প্ৰতাপ সিঙৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ সৈতে জড়িত সহকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে। একেদৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা যোৰহাট ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা আৰু নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন বিষয় লৈ এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত তিতাবৰ আৰু মৰিয়নী সমজিলাৰ আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। নগাঁও জিলাত এই প্ৰস্তুতিৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশী শৰ্মাই আজি চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত আয়ুক্তগৰাকীয়ে বিদ্যালয়কেইখনত নিৰ্মাণ হ'বলগীয়া ষ্ট্ৰং ৰুম, ভোট গণনা কেন্দ্ৰ, নিৰ্বাচনী কোষ, বিতৰণ কাউণ্টাৰ, ডিকোডিং কাউণ্টাৰ, খাদ্য যোগান আদি পৰিচালনা কোষৰ বাবে নিৰ্ধাৰিত স্থানসমূহৰ আন্তঃগাঁথনিৰ বুজ লয়। জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা পল্লৱ মহন্তকে ধৰি কেইবাজনো বিষয়া কৰ্মচাৰীয়ে আয়ুক্তগৰাকীৰ পৰিদৰ্শন কালত উপস্থিত থাকে। গোৱালপাৰাত জিলা প্ৰশাসনেও নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। জিলাখনত চাৰিটা বিধানসভা সমষ্টিৰ বাবে চাৰিগৰাকী ৰিটাৰ্ণিং বিষয়া, বাৰগৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া, 36গৰাকী মাণ্ডলিক বিষয়া আৰু 108গৰাকী ক্ষেত্ৰ বিষয়া নিয়োগ কৰা হৈছে। জিলাখনত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ তিমুঙে এইদৰে কয়।
24 ডিচেম্বৰ 2025ৰ পৰা 1 জানুৱাৰী 2026 চনলৈকে আমাৰ FLC হৈছিলে। সেই FLC খনত 134খন BU আমি FLC কৰিছিলোঁ। তাৰপিছত CU আছিলে আমাৰ 133খন আৰু VVPAT আছিলে 1465খন। এতিয়া আমাৰ এইটো 135% আমাৰ টোটেল চাৰিটা সমষ্টি মিলাই আমাৰ 1010খন আমাৰ পুলিং ষ্টেচন আছে। ছেকেণ্ড ফেজত ইলেকশ্যন কমিশ্যনৰ পৰা আমাক 290খন CU আমাক দিয়াইছে। তাৰ লগতে আমাৰ পুৰণা BU আছিলে, আমি BU আমি ওলালোঁ আৰু VVPAT আৰু 50টা এডিশ্যনেল আমি ৰেডি কৰিছোঁ। চাৰিটা সমষ্টিতে প্ৰত্যেকটো সমষ্টিত বেলেগ বেলেগকৈ আৰু ৰিটাৰ্ণিং অফিচাৰ 4জন আছে। তাৰ লগতে 12জন আমাৰ ARO আছে। জোনেল অফিচাৰ আমি 36গৰাকীক আমি অলৰেডি এপইণ্ট কৰিছোঁ। ছেক্টৰ অফিচাৰ 18গৰাকী চিনাক্তকৰণ কৰি আমি এওঁলোকক অলৰেডি কামত লগাইছোঁ।
পূব মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱাগত NSSৰ উদ্যোগত আজিৰে পৰা শালমৰা অঞ্চলত 7দিনীয়াকৈ বিশেষ শিবিৰ আৰম্ভ হৈছে। শালমৰা যুৱ বিজয় মিলন সংঘত অনুষ্ঠিত এই শিবিৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ দীপক বৰাই উদ্বোধন কৰে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে স্বেচ্ছাসেৱকসকলে বানত ক্ষতিগ্ৰস্ত শালমৰা গাঁৱত দুৰ্যোগৰ আশংকা সন্দৰ্ভত জৰীপ সম্পন্ন কৰে। এই জৰীপৰ জৰিয়তে স্বেচ্ছাসেৱকসকলে বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ তথ্য সংগ্ৰহ কৰে। অহা 6 দিনত NSSৰ স্বেচ্ছাসেৱীসকলে অঞ্চলটোত কৰিবলগীয়া স্বাস্থ্য সজাগতা, চাফাই অভিযান আৰু বিভিন্ন গঠনমূলক কাম কাজৰ বিষয়ে গোটটোৰ কাৰ্যক্ৰম বিষয়া উত্তম শইকীয়াই এইদৰে কয়।
ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা 27 তাৰিখলৈ 7দিনীয়া কাৰ্যসূচীয়ে NSSৰ বিশেষ শিবিৰ এবাৰ শালমৰাত অনুষ্ঠিত কৰিবৰ কাৰণে আহিছো। আমাৰ উদ্দেশ্য হৈছে এই বানেগৰকা ঐতিহ্যমণ্ডিত মাজুলীৰ মৃৎশিল্পৰ প্ৰাণকেন্দ্ৰস্থলী শালমৰাত যি দুৰ্যোগপূৰ্ণ অৱস্থা, তাৰ প্ৰতি আমাৰ দুৰ্যোগ প্ৰশমৰ কাৰণে আমাৰ যুৱকসকল আৰু বিশেষকৈ স্বাস্থ্য আৰু ঐতিহ্যৰ জৰিয়তে আমি সহনশীল সমাজ কেনেকৈ গঠন কৰিব পাৰি, সেই থিমটোক লৈ পেলাই আমি 7দিনীয়া এলানি কাৰ্যসূচী লৈ পেলাই ইয়াত সমবেত হৈছোঁ। ইয়াত 50গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছে। তেওঁলোকে গোধনৰ কাৰণে এটা ভেটেনেৰি কেম্প কৰিব, তাৰ উপৰিও সজাগতামূলক ৰেলী কৰিব আৰু স্বাস্থ্য সম্পৰ্কে সজাগতা দিবৰ কাৰণে চিকিৎসাকৰ্মী আহি পেলাই ইয়াত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ উপৰিও স্বচ্ছতা, শ্ৰমদান ইত্যাদিকে লৈ পেলাই এই অঞ্চলটোত সজাগতা আনিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ।
ৰাজ্য চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ 2023-24 বৰ্ষৰ বিত্তীয় পুঁজিৰে নিৰ্মিত গোৰ্খা সাংস্কৃতিক ভৱন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিৰ দুৰ্গা মন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভাই এই ভৱনটো উদ্বোধন কৰে। এই সাংস্কৃতিক ভৱনে অঞ্চলটোৰ গোৰ্খা সমাজৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা, প্ৰসাৰ আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। ভাষিক সাংস্কৃতিক বৈচিত্ৰ আৰু বহু ভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 21 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া, সংস্কৃত, বাংলা আৰু হিন্দী বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আজি মহাবিদ্যালয়খনত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দ্ৰ চক্ৰৱৰ্তী, সাহিত্যিক অনন্তৰাম মেধি, ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু বৰ্তমানৰ অধ্যক্ষ কুমাৰ কিশোৰ শ্বাহ উপস্থিত থাকে। অসম জাতীয় বিদ্যালয় শিক্ষা সংঘৰ উদ্যোগতো আজি ৰাজ্যজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ভূতে পোৱাবৰী শাখা সাহিত্য সভাৰ সহযোগত 12 নম্বৰ ভূতে পোৱাবৰী প্ৰাথমিক বিদ্যালয়তো আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। এই উপলক্ষে স্মৃতি তৰ্পণ, মুকলি সভা আদি অনুষ্ঠিত হয়। সভাত থমনা আঞ্চলিক ডিগ্ৰী কলেজৰ অধ্যক্ষ দীনেশ দাসে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণকাৰীক কয় যে প্ৰাথমিক পৰ্যায়তে মাতৃভাষাৰ বৰ্ণাসমূহৰ শুদ্ধ আৰু নিখুঁত উচ্চাৰণ কৰিলেহে পৰৱৰ্তী সময়ত ভাষা শুদ্ধ ৰূপত উপস্থাপন কৰিব পৰা যায়। আন্তৰ্জাতিক ভাষা দিৱসৰ লগত সংগতি ৰাখি বজালী জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে পাটাচাৰকুছিৰ সকলো চৰকাৰী কাৰ্যালয়লৈ বিভিন্ন ধৰণৰ কাম কাজত 100% অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ পাটাচাৰকুছি শাখা সাহিত্য সভাই পত্ৰ প্ৰেৰণ কৰে। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাহিলিপাৰা শাখা সাহিত্য সভাৰ সহযোগত কাহিলিপাৰাত আজি আন্তৰ্জাতিক ভাষা দিৱস উদযাপন কৰা হয়। শিলচৰতো এই দিৱস উপলক্ষে বহুভাষিক কবিতা পাঠ আৰু গীতৰ আয়োজন কৰা হয়। বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ শ্ৰীভূমি চহৰ আঞ্চলিক সমিতিয়েও শ্ৰীভূমি চহৰৰ শম্ভুসাগৰ উদ্যানত আন্তৰ্জাতিক ভাষা দিৱস পালন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত কয় যে শিশুক নিজৰ মাতৃভাষাত শিক্ষিত কৰা মানে কেৱল পাঠদান নহয়, বৰঞ্চ ইয়াৰ উদ্দেশ্য হৈছে নিজৰ শিপাৰ সৈতে দৃঢ় সংযোগ গঢ়ি তোলা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আন এটা বাৰ্তাত কয় যে মাতৃভাষাই হৈছে আমাৰ পৰিচয়, আত্মসন্মান আৰু সভ্যতা সংস্কৃতিৰ মূল আধাৰ। মাতৃভাষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভাষাৰ সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত দায়বদ্ধতা প্ৰকাশেৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত শিক্ষাদানৰ পোষকতা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ যশস্বী ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক, সংগীত নাটক একাডেমী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। 2025-26 বৰ্ষৰ চৰস মেলা কাইলৈৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। চৰস মেলাই ৰাজ্যখনত তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেল আজি কিছু সময়ৰ পাছত আৰম্ভ হ'ব। কলম্বোৰ আৰ প্ৰেমানাছা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ত পাকিস্তান আৰু নিউজিলেণ্ডৰ প্ৰথমখন খেলত পাকিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। কাইলৈ ভাৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছুপাৰ 8ৰ গ্ৰুপ 1ত ভাৰত, জিম্বাবৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা থকাৰ বিপৰীতে গ্ৰুপ 2ত পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ড আছে। T20 বিশ্বকাপৰ ছেমি ফাইনেল খেল দুখন অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত ফাইনেল খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সোণাপুৰৰ সচিবে দশম অসম ৰাজ্যত আগলৈ উচ্চাৰণ অব্যাহত থাকিব বুলি মাধ্যমিক পাঠ্যক্ৰমত টাই ভাষাৰ গোষ্ঠী বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি, ৰাজ্যজুৰি আজি মাতৃভাষা দিৱস পালন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ পাঠ্যক্ৰমত আজি কিছুদিনৰ পাছত পাকিস্তান নিউজিলেণ্ডৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।